দানিয়েল 12 অধ্যায়। সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক দূত মিখাইল থিয় হ'ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সংকট কেতিয়াও হোৱা নাই, তেনে সংকটৰ সময় আহিব। সেই সময়ত পুস্তকখনৰ নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব। পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব। যিসকল জ্ঞানী তেওঁলোক আকাশৰ দীপ্তিৰ দৰে প্ৰজ্বলিত হ'ব, আৰু অনেকক ধাৰ্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব। কিন্তু হে দানিয়েল, তুমি শেষকাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব আৰু জ্ঞান বৃদ্ধি হ'ব। তাৰপাছত মই দানিয়েলে চালোঁ আৰু আন দুজন পুৰুষক থিয় হৈ থকা দেখিলোঁ। তেওঁলোকৰ মাজৰ এজনে নদীৰ ইপাৰে আৰু আনজনে নদীৰ সিপাৰে থিয় হৈ আছিল। নদীৰ কাষত হন সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষজনক তেওঁলোকৰ এজনে ক'লে, এই আচৰিত ঘটনাবোৰ সিদ্ধ হ'বলৈ কিমান দিন লাগিব? নদীৰ কাষত হন সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষজনেই নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপতালে, সেয়ে সময় আৰু অৰ্ধ সময় হ'ব, যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণ বিচূৰ্ণ কৰা শেষ হ'ব, তেতিয়া এই সকলো সিদ্ধ হ'ব। মই শুনিলোঁ কিন্তু বুজিব নোৱাৰিলোঁ, সেয়ে মই সুধিলোঁ, হে মোৰ প্ৰভু, এই সকলো বিষয়ৰ পৰিণতি কি হ'ব? তাতে তেওঁ ক'লে, হে দানিয়েল, তুমি নিজৰ পথত যোৱা, কাৰণ সেই সময়লৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ'ল। অনেক লোকে নিজকে শুদ্ধ, পবিত্ৰ আৰু পৰীক্ষা সিদ্ধ কৰিব, কিন্তু দুষ্টসকলে দুষ্কৰ্মই কৰি থাকিব। দুষ্টসকলৰ মাজৰ কোনেও বুজি নাপাব, কিন্তু জ্ঞানী লোকসকলেহে বুজি পাব। যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল আৰু ধ্বংসকাৰীৰ ঘিনলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা 1290 দিন হ'ব। যিজনে 1335 দিনলৈকে অপেক্ষা কৰিব, তেওঁ আশীৰ্বাদপ্ৰাপ্ত হ'ব। তুমি শেষলৈকে নিজৰ পথত চলি থাকা আৰু তুমি বিশ্ৰাম পাবা। শেষৰ দিনত তোমাক নিযুক্ত কৰা স্থানত তুমি থিয় হ'বা।